নহিমিয়া তিনি অধ্যায় পুনৰ গড় নিৰ্মাণ কৰা। প্ৰধান পুৰোহিত ইলিয়াছিব আৰু তেওঁ পুৰোহিত ভাইসকলে উঠি মেৰচাক দুৱাৰ সাজিলে। তেওঁলোকে দুৱাৰবোৰ পবিত্ৰ কৰি উৎসৰ্গ কৰিলে আৰু তাক যথাস্থানত লগালে। এইদৰে তেওঁলোকে এশটা স্তম্ভ আৰু হন্নেলৰ স্তম্ভ পবিত্ৰকৃত কৰিলে। তেওঁৰ পাছত জিৰিহুৰ লোকসকলে কাম কৰিলে আৰু তেওঁলোকৰ পাছত ইম্ৰিৰ পুত্ৰ জকপুৰে কাম কৰিলে। হজ চানাৱাৰ পুত্ৰসকলে মৎস্য দুৱাৰ সাজিলে। তেওঁলোকে দুৱাৰত চৌকাঠ লগালে আৰু দুৱাৰত হলখা ও দাং লগালে। মৰেমুতে তাৰ পাছত অংশ মেৰামতি কৰিলে। তেওঁ উৰিয়াৰ পুত্ৰ আছিল আৰু উৰিয়া হকুচৰ পুত্ৰ আছিল। তেওঁলোকৰ পাছত মচুল্লমে মেৰামতি কৰিলে। তেওঁ বেৰেখিয়াৰ পুত্ৰ আৰু বেৰেখিয়া মছে জবেলৰ পুত্ৰ আছিল। তেওঁ পাছত চাদুকে মেৰামতি কৰিলে। তেওঁ বানাৰ পুত্ৰ। তেওঁলোকৰ পাছত টকুৱা লোকসকলে মেৰামতি কৰিলে, কিন্তু তেওঁলোকৰ তদাৰক কৰোতাজনৰ আদেশ তেওঁলোকৰ মুখ্য লোকসকলে অমান্য কৰিলে। পছেহৰ পুত্ৰ জুয়াদা আৰু বসুদিয়াৰ পুত্ৰ মছলুমে পুৰণি দুৱাৰ মেৰামতি কৰিলে। তেওঁলোকে চৌকাঠ লগাই তাত দুৱাৰখন লগালে আৰু হলখা ও দাং লগালে। তেওঁলোকৰ পাছত গিবিউনিয়াৰ মল্টিয়াৰ লগত মেৰুনুঠিয়াৰ যাদুনে মেৰামতি কৰিলে। তেওঁলোক গিবিউন আৰু মিম্পাৰ মুখ্য লোক আছিল। নদীৰ সিপাৰে থকা যি প্ৰদেশত দেখাদক্ষ আছিল সেইখনেই মিম্পা নগৰ। তেওঁ পাছত সোণাৰীসকলৰ এজন সহয়াৰ পুত্ৰ উজিয়েলে মেৰামতি কৰিলে আৰু তেওঁৰ পাছত গন্ধৰস প্ৰস্তুত কৰোতা হননিয়াই মেৰামতি কৰিলে। তেওঁলোকে বহল দেৱাললৈকে জিৰচালেম পুনৰ সাজিলে। তেওঁলোকৰ পাছত হুহৰ পুত্ৰ ৰফায়াই মেৰামতি কৰিলে। তেওঁ জিৰচালেম জিলাৰ আধা অংশত শাসন কৰিছিল। তেওঁলোকৰ পাছত হৰুম ফৰ পুত্ৰ জাদায়াই নিজৰ ঘৰৰ ওচৰৰ দেৱালৰ অংশ মেৰামতি কৰিলে। তেওঁ পাছত হজবনিয়াৰ পুত্ৰ হত্তুচ মেৰামতি কৰিলে। হাৰিমৰ পুত্ৰ মুল্কিয়া আৰু পহত মোৱাবৰ পুত্ৰ হচুবে আন এটা অংশৰ সৈতে তন্দুৰৰ স্তম্ভ মেৰামতি কৰিলে। তেওঁ পাছৰ জিৰচালেম জিলাৰ আধা অংশৰ শাসনকৰ্তা হল্লুহেশ্বৰ পুত্ৰ চলমৰৰ সৈতে তেওঁ জীয়েকসকলে মেৰামতি কৰিলে। হানুন আৰু জানুহৰ নিবাসীসকলে উপত্যকাৰ দুৱাৰ মেৰামতি কৰিলে। তেওঁলোকে তাক সাজি তাত দুৱাৰ লগালে আৰু দুৱাৰত হলখা ও দাং লগালে। তেওঁলোকে গোবৰৰ দুৱাৰলৈকে 1,007 মেৰামতি কৰিলে। বৈদ হকেৰম জিলাৰ শাসনকৰ্তা ৰেখবৰ পুত্ৰ মল্কিয়াই গোবৰৰ দুৱাৰ মেৰামতি কৰিলে। তেওঁ তাক সাজিলে আৰু তাৰ দুৱাৰ হলখা আৰু দাং লগালে। মিম্পা জিলাৰ শাসনকৰ্তা কলহুজিৰ পুত্ৰ চল্লুনে ভুমুক দুৱাৰ পুনৰ সাজিলে। তেওঁ তাক সাজি তাৰ ওপৰত ঢাকনি দিলে আৰু তাত দুৱাৰ হলখা আৰু দাং লগালে। তেওঁ যি খটখটিয়েদি ডাইডৰ নগৰৰ পৰা নামি আহে, তাৰ পৰা ৰজাৰ বাৰীৰ ওচৰত থকা চেলুহ পুখুৰীলৈকে দেৱাল সাজিলে। বৈচুৰ জিলাৰ আধা অংশত শাসন কৰা অজবুকৰ পুত্ৰ নহিমিয়াই ডাইডৰ মৈদামবোৰৰ ঠাইৰ পৰা মানুহে খনা পুখুৰীলৈকে আৰু বীৰ পুৰুষসকলৰ ঘৰলৈকে মেৰামতি কৰিলে। তেওঁ পাছত লেবিয়াসকলৰ সৈতে বাণীৰ পুত্ৰ ৰহুমে মেৰামতি কৰিলে। তেওঁ পাছত কলিয়া জিলাৰ আধা অংশৰ শাসনকৰ্তা হজবিয়াই নিজৰ জিলাৰ অৰ্থে মেৰামতি কৰিলে। তেওঁ পাছত তেওঁলোকৰ দেশীয় লোকসকলৰ সৈতে কয়লা জিলার আধা অংশর শাসনকর্তা হেনাদর্দর পুত্র বব্বয়ে মেরামতি করিলে। তেও পাছত মিম্পার শাসনকর্তা জেসুয়ার পুত্র এজরে অস্তগৃহর বিপরীতে উঠি যাওয়া বাটর আন এটা অংশর দেওয়ালর বাহির ফালে দিয়া আলমর মেরামতি করিলে। তেও পাছত জক্কয়র পুত্র বারুকে অতি আগ্রহে আলমর পরা প্রধান পুরোহিত ইলিয়াশিবর ঘরের দুয়ার লৈকে এটা অংশ মেরামতি করিলে। তেও পাছত মরে মুতে যিজন উড়িয়ার পুত্র আছিল আর উড়িয়ার হকুশর পুত্র সেই মরে মুতে ইলিয়াশিবর ঘরের দুয়ারর পরা ইলিয়াশিবর ঘরের শেষলৈকে এটা অংশ মেরামতি করিলে। তেও পাছত জেরুসালেমর চারিও সীমার পরা অহা লোকসকল আর পুরোহিত সকলে মেরামতি করিলে। তেওঁলোকৰ পাছত বেঞ্জামিন আর হুসবে নিজের ঘরের বিপরীতে মেরামতি করিলে। তেওঁলোকৰ পাছত অনিয়ার পুত্র মাসেরা মাসেয়ার পুত্র অজরিয়ায় নিজের ঘরের ওসরত মেরামতি করিলে। তেও পাছত হেনাদদর পুত্র বিন্নুয়ে অজরিয়ার ঘরের পরা আলমলৈকে এটা অংশ মেরামতি করিলে। উজয়র পুত্র পাল্লে আলমর বিপরীতে উপর ফালে রজার গৃহর পরা স্তম্ভ পহরীর চোতাললৈকে মেরামতি করিলে। তেও পাছত পরিউশ্বর পুত্র পদায়াই মেরামতি করিলে। তার পাছত উফেলত থকা মন্দিরর দাগবুরে পূব দিকে জলদুয়ারর বিপরীতে থকা প্রকল্পর স্তম্ভলৈকে মেরামতি করিলে। তেও পাছত টকুরার লোকসকলে বাহির ফালে থকা বৃহৎ স্তম্ভর বিপরীতে উফেলর দেওয়াললৈকে আন এটা অংশ মেরামতি করিলে। অশ্বদুয়ারর উপর ফালর পরা প্রতিজন পুরোহিতে নিজর নিজর ঘরের বিপরীতে মেরামতি করিলে। তেওঁলোকৰ পাছত ইম্মেয়র পুত্র সাদুকে নিজর ঘরের বিপরীতে থকা এটা অংশ মেরামতি করিলে। তেও পাছত পূব দুয়ারর রখিয়া সখনিয়ার পুত্র সমরিয়াই মেরামতি করিলে। তেও পাছত সেলেমিয়ার পুত্র হননিয়া আর সালফর ষষ্ঠ পুত্র হানুনে আন এটা অংশ মেরামতি করিলে। তেও পাছত বেরেখিয়ার পুত্র মসুল্লম্মে নিজর কোঠালীর বিপরীতে মেরামতি করিলে। তেও পাছত সোনারী মলকিয়াই মন্দিরর দাসকলর আর বণিকসকলর সাক্ষাৎ করা দুয়ারর বিপরীতে চুকর ফালে উপরত থকা কোঠালৈকে মেরামতি করিলে। চুকর ফালে থকা উপরর কোঠা আর মেরসাগ দুয়ারর মাজর অংশ সোনারী আর বণিকসকলে মেরামতি করিলে।